هي আকাশবাণী। বাতৰি সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, সংসদত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত NDAত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্মব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সংসদত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। ৰাজ্যসভাত যোৱা সোমবাৰে এই বিধেয়কখন গৃহীত হোৱাৰ পাছত লোকসভাই আজি বিধেয়কখন গৃহীত কৰে। প্ৰথমবাৰ নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত পুনৰ মিলিত হোৱাৰ সময়ত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে সদনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ আইন 2006 সংশোধনৰ বাবে উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে বেতন পলম হোৱা আৰু বিবাদ নিষ্পত্তিৰ দৰে বিষয়সমূহ সমাধান কৰা হ'ব। বিধেয়কখনত উল্লেখ কৰা অনুসৰি প্ৰত্যেক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ পৰা ক্ৰয় কৰা সামগ্ৰী অথবা সেৱাৰ বাবে ট্ৰেড ৰিচিভেলছ ডিছকাউণ্টিং ব্যৱস্থাত সকলো বিল পৰিশোধ কৰিব লাগিব। এই বিধেয়কখন গৃহীত কৰি সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া দিলীপ শইকীয়াই সদনৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় আৰু প্ৰতিবাদৰত সদস্যসকলক নিয়াৰিকৈ কাম কাজ চলোৱাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ সদনৰ কাম কাজত ব্যাঘাত জন্মোৱাক লৈ অসন্তুষ্টি ব্যক্ত কৰি এনেধৰণৰ প্ৰতিবাদ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে সমীচীন নহয় বুলি উল্লেখ কৰে। শ্ৰীশইকীয়াই বাৰে বাৰে পোষ্টাৰ, বেনাৰ আদি প্ৰদৰ্শন কৰি সদনৰ কাম কাজ ব্যাহত কৰাটো উচিত নহয় বুলি কয়। তেওঁ সকলো সদস্যক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু গঠনমূলক আলোচনাত ভাগ ল'বলৈ আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী পক্ষৰ আচৰণত উদ্বেগ প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিদিনে সংসদৰ অধিৱেশনত উপস্থিত থাকে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত লোকসভাৰ কাম কাজ অহা সোমবাৰৰ দিনৰ 11 বজালৈকে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ আৰু স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অহা 9 আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ 84 বছৰ সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি শ্ৰীবিৰলাই এই আন্দোলনক ৰাষ্ট্ৰীয় একতা, সাহসিকতা, সত্য আৰু অহিংসাৰ গভীৰ নিদৰ্শন বুলি প্ৰকাশ কৰে। তেওঁ সদনৰ সদস্যসকলক আলোচনাত অংশ লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনায়।
লোকতন্ত্ৰ সশক্ত আৰু মজবুত কৰা হয় তো চৰ্চা আৰু সংবাদ ইয়াৰ ৰাস্তা হয়। মই আপোনাক হৰ বাৰ আগ্ৰহ কৰোঁ, লেকিন আপোনাৰ আচৰণ সংসদীয় মৰ্যাদাও কে অনুৰূপ নহয়। ইয়াৰ আপো বিচাৰ কৰা চাহিয়ে। সদন চৰ্চা, সংবাদ আৰু বিশেষ ৰূপে প্ৰশ্নকাল কে অন্দৰ মান্য সদস্য কে মহত্বপূৰ্ণ প্ৰশ্ন কে লিয়ে হোতা হয়। মেৰা আপোনাক আগ্ৰহ, আপ প্ৰশ্নকাল চলনে দে। আপ সদন নি চলানা চাহতে, ইয়ে ব্যৱহাৰ আচৰণ আপোনাৰ উচিত নহয়।
ইপিনে নীটৰ প্ৰতিবাদৰ সময়ত শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে প্ৰশ্নকাল আৰম্ভ কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৱেৰ ছিগনেল পদ্ধতি আৰু কবচ স্থাপন সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা চলায় যদিও অসম্পূৰ্ণ হৈ ৰয়। বিৰোধী পক্ষৰ সদস্যসকলৰ হুলস্থূলীয়া পৰিস্থিতিৰ বাবে পাছত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। এইসকলৰ ভিতৰত NCPI আৰু শিৱসেনাৰ সাংসদসকল আছে। এই সাক্ষাতৰ পাছত সংসদ ভৱন চৌহদত সংবাদ মাধ্যমৰ মুখামুখি হৈ শিৱসেনাৰ সাংসদ জ্যোতি সাবিত্ৰী নাগনাথ ৱাঘেমেৰে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে সংসদৰ কাম কাজ বাৰম্বাৰ বিঘ্নিত হৈ থকাৰ বিষয়টো সন্দৰ্ভত কথা পাতে। তেওঁ কয় যে এনেদৰে বাৰম্বাৰ সদনৰ কাম কাজ বিঘ্নিত হৈ থাকিলে নৱনিৰ্বাচিত আৰু প্ৰতিভাৱান সাংসদসকল সদনত নিজৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ পৰা বঞ্চিত হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে। NCPIৰ সাংসদ শতাব্দী ৰায়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ সৈতে যুক্ত হোৱা প্ৰত্যেককে আদৰণি জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে সাংসদসকলে কি কৰাটো প্ৰয়োজন আৰু তেওঁলোকে কিদৰে ৰাষ্ট্ৰ নিৰ্মাণলৈ ফলপ্ৰসূ অৱদান যোগাব পাৰিব এই সন্দৰ্ভত মত বিনিময় কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আই আই টি দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সমাৰোহত 587গৰাকী শিক্ষাৰ্থীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰাকে ধৰি 3000ৰো অধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ'ব। শ্ৰীমোদীয়ে শিক্ষা প্ৰতিষ্ঠানখনৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, সঞ্চালকৰ স্বৰ্ণপদক, শংকৰদয়াল শৰ্মা স্বৰ্ণপদক আৰু পাৰ্ফেক্ট 10 স্বৰ্ণপদককে ধৰি বিভিন্ন সন্মান মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে আই আই টি দিল্লীৰ শোনিপত চৌহদত স্থাপন কৰা কৃত্ৰিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটিং ব্যৱস্থা পৰম প্ৰাজ্ঞ উদ্বোধন কৰিব। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্ম ব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। এই বৈঠকত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতিৰো পৰ্যালোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি দুয়োপক্ষই সীমান্তৰ সমস্যা ব্যৱস্থাপনা আৰু সহযোগিতা সন্দৰ্ভত বিস্তৃত মত বিনিময় কৰে। বৈঠকত দুয়োপক্ষই সীমান্তৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত সেই অঞ্চলসমূহত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাত গুৰুত্ব দিয়ে। ভাৰতৰ প্ৰতিনিধি দলটোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পূব এছিয়া সম্বন্ধীয় যুটীয়া সচিব সুজিত ঘোষে নেতৃত্ব দিয়ে। চীনৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমান্ত আৰু সামুদ্ৰিক পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধান হৌ য়াংগি। দুয়োপক্ষই বৰ্তমানৰ কূটনৈতিক আৰু সামৰিক ব্যৱস্থা বাহাল ৰখাত গুৰুত্ব দিয়ে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু দিৱসত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ আত্মাক কণ্ঠদান কৰিছে আৰু তেওঁ কলমেৰে স্বাধীনতা আন্দোলনক নতুন মাত্ৰা দিছিল। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি হোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। 881খন গাঁৱৰ 168,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্য মতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰক্ষিতাই আজি আছানত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে তন্ভি শৰ্মাক 21-18, 19-21, 19-21 গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ৰক্ষিতা ছেমি ফাইনেলত অস্মিতা চলিহাৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে অস্মিতাই শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিক 20-22, 21-15, 21-19 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত পৃথি কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণাপ্ৰসাদ গৰাগাৰ যুটিটো মালয়েছিয়াৰ মান ৱেই চুং আৰু চুহ উইকিৰ সন্মুখীন হ'ব। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'ব লগা গ্ৰুপ এৰ এখন খেলত আই এছ এলৰ চেম্পিয়ন তথা 16বাৰকৈ দুৰাণ কাপ জয় কৰা ইষ্ট বেংগল এফ চিয়ে ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সংসদত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত এন ডি এত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্ম ব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু ভাৰতৰ ৰস্কিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।